Ea, Akakhmanin. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে ভাৰত আৰু ইজৰাইলৰ কৌশলগত সম্পৰ্ক সুদৃঢ়কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ বাবে ইজৰাইলে দেশখনৰ সংসদৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অব দ্য কেনচেল মেডেলেৰে সন্মানিত কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে ইজৰাইলক সদায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সংসদ কেনচেটত ভাষণ প্ৰসংগত প্ৰকাশ কৰিছে। ফাকুৱা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে আজি 1244খন হোলী বিশেষ ৰেল সেৱাৰ আৰম্ভ কৰিছে। নাগালেণ্ডত আজিৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026 অনুষ্ঠিত হ'ব আৰু টি20 পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে জয়ী হৈ নিউজিলেণ্ডে ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জ্বল কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে ইজৰাইলক সদায় সহযোগিতা আগবঢ়াই যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইজৰাইলৰ সংসদ কেনচেটক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। শ্ৰীমোদী হৈছে ইজৰাইলৰ সংসদ কেনচেটত ভাষণ দিয়াৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। তেওঁ কয় যে সন্ত্ৰাসবাদে সৰ্বত্ৰে শান্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কোনো কাৰণতে নাগৰিকক হত্যা কৰাটো সহ্য কৰিব নোৱাৰি আৰু ভাৰতেও দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ যন্ত্ৰণা ভুগি অহা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিসমূহৰ চমু আভাস দাঙি ধৰে। তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি আৰু দৃঢ় সংকল্পৰ বিষয়েও প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলৰ সামঞ্জস্য তথা আপোচবিহীন নীতি আছে। সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ স্থায়ী আৰু সমন্বিতভাৱে বিশ্বব্যাপী প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে 2023 চনৰ 7 অক্টোবৰত হামাছৰ দ্বাৰা ইজৰাইলত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে। ভাৰত বিগত কেইবছৰমানৰ পৰা বিশ্বৰ দ্ৰুতগতিত অৰ্থনৈতিক দিশেৰে বিকশিত হোৱা দেশসমূহ অন্যতম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অতি শীঘ্ৰে ভাৰত বিশ্বৰ শীৰ্ষ 3খন দেশৰ অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিব। ইজৰাইলৰ উদ্ভাৱন তথা প্ৰযুক্তিৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে বিগত বছৰত দুয়োখন দেশৰ বিনিয়োগ চুক্তিয়ে ব্যৱসায়ীসকলক সহায় কৰিছে। ভাৰত আৰু ইজৰাইলৰ কৌশলগত সম্পৰ্ক সুদৃঢ়কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ বাবে ইজৰাইলে স্পীকাৰ অব দ্য কেনচেট মেডেল আগবঢ়াইছে। এয়া হৈছে ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান। এই সন্মান লাভ কৰা শ্ৰীমোদী ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। ইজৰাইলৰ সংসদত ভাষণ প্ৰদান কৰাৰ পাছতে তেওঁক এই সন্মান প্ৰদান কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মান কোনো ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয়, ই হৈছে ভাৰত আৰু ইজৰাইলৰ মাজৰ বন্ধুত্বৰ প্ৰতীক। সামাজিক মাধ্যমৰ এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে এয়া হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত। নাগৰিকৰ কল্যাণ আৰু সবলীকৰণৰ বাবে দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ ভূমিকাক গৃহমন্ত্ৰীগৰাকীয়ে শলাগ লয়। ইপিনে প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহু কালি প্ৰযুক্তি বিষয়ক এখন প্ৰদৰ্শনীত ভাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে জেৰুজালেমত আয়োজিত এই প্ৰদৰ্শনীত কোৱাণ্টাম, কৃত্ৰিম বুদ্ধিমত্তা, স্বাস্থ্য প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, পানী, কৃষি, জলবায়ু প্ৰযুক্তি, শক্তি আৰু মহাকাশকে ধৰি কেইবাটাও কৌশলগত খণ্ডৰ অত্যাধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে প্ৰযুক্তিসমূহে ভাৰতৰ কৃষি উৎপাদনশীলতা, গ্ৰাম্য স্বাস্থ্যসেৱা, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম গৱেষণা, পানী আৰু জলবায়ু সমস্যা আদিত বিশেষ ভূমিকা গ্ৰহণ কৰিব। ভাৰতৰ অংশীদাৰসকলৰ সৈতে সহযোগিতা সুদৃঢ় কৰাৰ লগতে বিকশিত ভাৰতৰ লক্ষ্যতো সহযোগ কৰিবলৈ এই প্ৰদৰ্শনীত অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। দুদিনীয়া ভ্ৰমণসূচীৰে কালি বিয়লি প্ৰধানমন্ত্ৰী শ্ৰীমোদী ইজৰাইলৰ তেল আভিভত উপস্থিত হোৱাৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহু আৰু তেওঁৰ পন্নী ছাৰা নেতানাহুৱে বিমানবন্দৰত তেওঁক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশখনত উপস্থিত হোৱাৰ পাছত তেওঁক সম্ভাষণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী তথা তেওঁৰ পন্নীলৈ কৃতজ্ঞতা জনায়। তেওঁ লগতে দেশ দুখনৰ মাজৰ আলোচনা ফলপ্ৰসূ হৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলিও আশা প্ৰকাশ কৰে। এয়া হৈছে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ দ্বিতীয়টো ইজৰাইল ভ্ৰমণ।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতে ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
সমাগত ফাকুৱা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে নিৰাপদ আৰু আৰামদায়ক যাত্ৰাৰ বাবে বিশেষ ৰেল সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আজি 1244খন হলি বিশেষ ৰেল সেৱাৰ আৰম্ভ কৰা হৈছে। এই সেৱা অহা 18 মাৰ্চলৈ অব্যাহত থাকিব। ৰেল মন্ত্ৰালয়ে জনাইছে যে যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলৰ সংখ্যা বৃদ্ধি কৰা হ'ব। এই বিশেষ ৰেল সেৱাই প্ৰধান চহৰ, ৰাজ্যসমূহৰ ৰাজধানী তথা গুৰুত্বপূৰ্ণ অঞ্চলসমূহক সংযোগ কৰিব। পূব মধ্য ৰেলৱে সৰ্বাধিক 50খন হলি বিশেষ ৰেলগাড়ীৰ মুঠ 275টা খেপ, উত্তৰ ৰেলৱে 48খন হলি বিশেষ ৰেলগাড়ীৰ মুঠ 204টা খেপ, পশ্চিম ৰেলৱে 32খন হলি বিশেষ ৰেলগাড়ীৰ 120টা খেপ, দক্ষিণ পূব ৰেলৱে 28খন হলি বিশেষ ৰেলগাড়ীৰ 107টা খেপ আৰু মধ্য ৰেলৱে 20খন হলি বিশেষ ৰেলগাড়ীৰ মুঠ 129টা খেপ মুকলি কৰিছে। নাগালেণ্ডত আজি তিনিদিনীয়াকৈ আয়োজিত উত্তৰ পূব বসন্ত উৎসৱ 2026 আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত তথা নাগপুৰৰ দক্ষিণ মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ পূব সীমান্তৰ সমৃদ্ধ লোক সংস্কৃতি তথা জনজাতীয় সংস্কৃতি সম্পদৰ সংৰক্ষণ আৰু সুৰক্ষা কৰাৰ লগতে পৰম্পৰাগত শিল্পীসকলক এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে 6খন ৰাজ্যত ব্যাপক তালাচী অভিযান চলাই ডিজিটেল জালিয়াতিৰ এটা বৃহৎ গোচৰৰ 3জন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে। দিল্লী, কৰ্ণাটকৰ বেংগালুৰু, কেৰালাৰ পাল্লাকাড়, মহাৰাষ্ট্ৰৰ নাগপুৰ, তেলেংগানাৰ হায়দৰাবাদ আৰু গোৱাৰ একাধিক স্থানত কালি অভিযান চলোৱা হয়। এটা বিবৃতিত CBIয়ে প্ৰকাশ কৰিছে যে এই গোচৰটো কেৰালাৰ কোট্টায়ম জিলাৰ এজন জ্যেষ্ঠ নাগৰিকৰ পৰা 1 কোটিৰো অধিক ধনৰ জালিয়াতিৰ সৈতে সম্পৰ্কীয়। তালাচীৰ সময়ত CBIয়ে ডিজিটেল যন্ত্ৰাংশ, ডেবিট কাৰ্ড, বেংক একাউণ্টৰ নথি পত্ৰ তথা অন্যান্য সামগ্ৰী জব্দ কৰিছে। CBIয়ে লগতে জনাইছে যে ইয়াৰ সৈতে জড়িত স্থানীয় তথা আন্তঃৰাষ্ট্ৰীয় অভিযুক্তসকলৰ সন্ধানত তদন্ত অব্যাহত আছে। ICCৰ পুৰুষ T20 ক্ৰিকেট বিশ্বকাপত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ 2 ছুপাৰ 8ৰ এখন খেলত নিউজিলেণ্ডে শ্ৰীলংকাক 61 ৰানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত নিউজিলেণ্ডে ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সুদৃঢ় কৰি তোলাৰ বিপৰীতে শ্ৰীলংকাই প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈছে। একমাত্ৰ দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ডৰ বিৰুদ্ধে ছুপাৰ 8ৰ চূড়ান্ত খেলখন কিৱি বাহিনীৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কালিৰ খেলখনত 169 ৰানৰ লক্ষ্য অনুসৰণ কৰি সিংহলী বাহিনীয়ে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 107 ৰানতেই থমকি ৰয়। নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰই 4টা আৰু মেট হেনৰীয়ে 2টা উইকেট দখল কৰে। অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে ৰচিন ৰবীন্দ্ৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছুপাৰ 8 গ্ৰুপ 1ত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। আনহাতে সন্ধিয়া 6 বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া একেখন গ্ৰুপৰ আনখন খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত আৰু ইজৰাইলৰ কৌশলগত সম্পৰ্ক সুদৃঢ়কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ বাবে ইজৰাইলে দেশখনৰ সংসদৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অব দ্য কেনচেট মেডেলেৰে সন্মানিত কৰিছে। ফাকুৱা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে আজি 1244খন হলি বিশেষ ৰেল সেৱাৰ আৰম্ভ কৰিছে। নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026 অনুষ্ঠিত হৈছে। আৰু T20 পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে জয়ী হৈ নিউজিলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।